এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। চৰকাৰী অনুদানৰ ধন অৰ্থনৈতিক উন্নয়নত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ। পাথাৰকান্দিত আত্মসহায়ক গোটৰ সদস্যক 10,000 টকাৰ চেক বিতৰণ। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত 3 প্ৰকল্প উদ্বোধন। বিটিচি নিৰ্বাচনৰ বাবে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। ভৌগোলিক প্ৰত্যাহ্বান সত্বেও দক্ষিণ শালমৰা মানকাছৰত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস পোৱা বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ প্ৰকাশ। আৰু মালয়েছিয়াৰ প্ৰথম বিশ্বকাপ লন বল প্ৰতিযোগিতাৰ ভাৰতীয় দলত অসমৰ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালৰ স্থান লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 15,671 সদস্যক 10,000 টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। জিলাখনৰ মুণ্ডামালা খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে চৰকাৰী অনুদান হিচাপে লাভ কৰা ধন অপচয় কৰাৰ পৰিৱৰ্তে অৰ্থনৈতিক উন্নয়নত বিনিয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে চৰকাৰে এই পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত সমীক্ষা চলাব আৰু ধনৰ সঠিক ব্যৱহাৰ কৰা মহিলাই পুনৰ 25,000 টকাকৈ লাভ কৰিব। এই 25,000 টকা 12,500 টকা ৰাজ্য চৰকাৰে আৰু 12,500 টকা বেংকে প্ৰদান কৰিব। এই পুঁজিৰো সঠিক ব্যৱহাৰ কৰিলে মহিলাসকলে পৰৱৰ্তী পৰ্যায়ত 50,000 টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এনেদৰে মুঠ 3 পৰ্যায়ত আত্মসহায়ক গোটৰ মহিলাসকলে 85,000 টকাকৈ লাভ কৰিব।
আজি আমাৰ মহিলা উদ্যমিতা অভিযান, আমি অসমৰ 126 সমষ্টিত এইধৰণে মিটিং পাতি মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰি আছো। আজি আমাৰ বৰাক উপত্যকাৰ পাথাৰকান্দি ডিষ্ট্ৰিবিউট হ'ল আৰু আগলৈকে গৈ বাকী সমষ্টিখিনিতো আমি ডিষ্ট্ৰিবিউট কৰিম। টোটেল 35 লাখ মহিলাই 10,000 টকাকৈ পাব।
17 ছেপ্টেম্বৰত সকলো নতুন আৰু পুৰণি অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এই আঁচনিৰ জৰিয়তে মহিলাসকলে 1,250 টকা লাভ কৰাৰ উপৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবদ 250 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তদুপৰি অহা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত চাউলৰ লগতে চেনি, দালি আৰু নিমখ কম মূল্যত লাভ কৰিব পৰা যাব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী কৃষ্ণেন্দু পাল, কৌশিক ৰায়, সাংসদ কৃপানাথ মল্লৰ লগতে কেইবাগৰাকীও নেতা উপস্থিত থাকে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত 3 প্ৰকল্প উদ্বোধন কৰে। শ্ৰীসোণোৱালে সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ অধীনত শৰীৰ চৰ্চা কেন্দ্ৰ, খোৱাপানী প্ৰকল্প আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ডঃ যোগীৰাজ বসু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ভৱন উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীসোণোৱালে কয় যে এই প্ৰকল্পসমূহে শিক্ষানুষ্ঠানখনৰ বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ লগতে ছাত্ৰ ছাত্ৰীসকলক সুস্থ ভাৰত গঢ়াৰ দিশত সক্ৰিয় ভূমিকা পালন কৰিবলৈ অনুপ্ৰাণিত কৰিব। তেওঁ যুৱক যুৱতীসকলক প্ৰতিভা আৰু পাৰদৰ্শিতাৰে আগবাঢ়ি যাবলৈও আহ্বান জনায়।
বিজ্ঞান আৰু প্ৰযুক্তি অবিহনেতো বৰ্তমান 21 শতিকাৰ মানৱ সমাজ আগবাঢ়িব নোৱাৰে আৰু আমি নিজেই দেখিলো চন্দ্ৰমায়ন অভিযানৰ পৰা আৰু বৰ্তমান ড্ৰোন আজি প্ৰকল্পবিলাকে বিশ্বৰ বুকুত মানুহৰ মনত এটা শক্তিশালী উৎসাহ উদ্দীপনা যোগান ধৰিছে, আহাৰ সঞ্চাৰ সৃষ্টি কৰিছে আৰু প্ৰযুক্তিৰ যোগেদি মানুহৰ যিটো মানৱ সম্পদ, যিটো জন্মগতভাৱে যিটো কঠোৰ পৰিশ্ৰমৰ সাধনাৰ অধ্যয়নৰ ফলত লাভ কৰা এই মানৱীয় গুণবিলাকক অধিক উজ্জীৱিত কৰা, অধিক শক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে এটা বিশেষ ভূমিকা পালন কৰিছে। যেনেধৰণে টেকন'ছেভি পাৰ্চনেলিটি, ডিজিটেলি ড্ৰিভেন ছচাইটি, এই শব্দবিলাক, ৰবটিক্স, AI, এই গোটেই কথাবিলাকে আজি তাৰিখত নতুন চামটোৰ মাজত এটা নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে। অৰ্থাৎ আধুনিক জগতত নিজক সুখ্যাতিৰে প্ৰতিষ্ঠা কৰিব লগা হলে, সফলতা দুৱাৰ দুৱাৰত উপনীত হ'ব লগা হলে এই মাধ্যমটোৰ যোগেদি অগ্ৰসৰ হ'ব লাগিব।
আজিৰ কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীত অনুষ্ঠিত সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসৰ পুঁজি ব্যৱস্থাপনা সমিতিৰ 48 ৰাজ্যিক বৈঠকত আজি অংশগ্ৰহণ কৰে। প্ৰাক্তন সেনাসকলৰ কল্যাণ আৰু পুনৰ সংস্থাপনৰ বাবে গঠিত এই সমিতিৰ বৈঠকত সেনা জোৱান আৰু তেওঁলোকৰ কল্যাণৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হয়। বৈঠকত ৰাজ্যপালগৰাকীয়ে সেনাবাহিনীৰ প্ৰাক্তন জোৱানসকলৰ কল্যাণৰ কামত দায়বদ্ধতা প্ৰদৰ্শন কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে এই সেনা জোৱানসকলৰ সহায়ৰ বাবে সৰ্বোৎকৃষ্ট সেৱা আগবঢ়াৰ উপৰি নৈতিক মান বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ ডিজিটেল ব্যৱস্থাৰে এই সুবিধাসমূহ প্ৰদান সুচল কৰি তুলিবলৈও আহ্বান জনায়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া মৈভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 মেগাহাৰ্জত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 মেগাহাৰ্জত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 মেগাহাৰ্জত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্জত লামডিং, 100.6 মেগাহাৰ্জত বকলীয়া আৰু 102.1 মেগাহাৰ্জত সৰিয়হজান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা।
বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী আৰু কাৰ্যবাহী সদস্য ছাইখং বসুমতাৰীয়ে UPPL দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰাৰ্থী কেইগৰাকীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই UPPL দলে পৰিষদ গঠনৰ বাবে সাজু হৈ আছে বুলি মত প্ৰকাশ কৰি মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ জয় নিশ্চিত বুলি দাবী কৰে। চিৰাঙত BPFৰ জ্যেষ্ঠ নেতা আৰু সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ 7টা পৰিষদীয় সমষ্টিত আজি 15গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। থুৰিবাৰী সমষ্টিত CPIMৰ শুভংকৰ ঘোষ, UPPLৰ মহম্মদ ৰঞ্জু আহমেদ, অগপৰ পাৰ্থজিৎ ৰয়ৰ লগতে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জিয়াউল হক আলীয়ে আজি মনোনয়ন পত্ৰ জমা দিয়ে। বাক্সা জিলাত নিৰ্দলীয় প্ৰাৰ্থী মনমোহন মদাহীয়ে ককলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। ইফালে দিহিৰা পৰিষদীয় সমষ্টিত গণসুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ঘনশ্যাম দাসে বাক্সা জিলাৰ আয়ুক্তৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ মুছলপুৰ পৰিষদীয় সমষ্টিত UPPLৰ প্ৰাৰ্থী আৰু BTRৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিল কৰে। তামোলপুৰতো UPPL, BPF, APB আৰু কংগ্ৰেছৰ বহুকেইগৰাকী প্ৰাৰ্থী আজি মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ লগতে বহুকেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাতৰি আমাৰ সংবাদদাতাই জনাইছে। গয়বাৰী সমষ্টিত UPPLৰ হৈ প্ৰমোদ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰে। তামোলপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ পাছত BTRৰ প্ৰধানগৰাকীয়ে BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ আশীৰ্বাদ লৈ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি দাবী কৰে। পৰিষদীয় নিৰ্বাচনত দলটোৰ উন্নত ফলাফল নিশ্চিত বুলি দাবী কৰি শ্ৰীবড়োৱে বিগত 5 বছৰত UPPLে ৰাইজৰ সমস্যা বহু পৰিমাণে সমাধান কৰিছে বুলি দৃঢ়ভাৱে প্ৰকাশ কৰে। BPF দলৰ প্ৰাৰ্থী জিতেন মুছাহাৰী আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰুমি সিং মুছাহাৰীয়েও আজি সমষ্টিটোত মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে নাগৰিজুলি সমষ্টিত UPPLৰ ৰবীন্দ্ৰ বালা বিশ্বাসে মনোনয়ন পত্ৰ জমা দিয়ে। দৰঙাজুলি সমষ্টিত BPF আৰু UPPLৰ দুগৰাকী শীৰ্ষ নেতা ইমানুৱেল মুছাহাৰী আৰু জলেন দৈমাৰীয়ে মনোনয়ন পত্ৰ জমা দিয়ে। সমষ্টিটোত APB দলৰ মনোজ গোয়াৰীয়েও মনোনয়ন পত্ৰ দাখিল কৰিছে। একেদৰে চেৰফাং গ্ৰেছৰ আদি সমষ্টিটো ভালেকেইজন BJP, UPPL, BPF প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। নাগৰিজুলি আৰু চেৰফাং সমষ্টিত কাইলৈ BJP প্ৰাৰ্থী ভজন দাস আৰু ৰণেন্দ্ৰ নাৰ্জাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি আমাৰ তামোলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে। ওদালগুৰি জিলাত UPPLৰ 9গৰাকী আৰু BPFৰ 8গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত UPPL দলৰ নেতা ৰণগৌৰা নাৰ্জাৰী আৰু BPFৰ সভাপতি হাগ্ৰামা মহিলাৰী উপস্থিত থাকে। ভৈৰৱকুণ্ড সমষ্টিত UPPLৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু BPFৰ ৰিহণ দৈমাৰী, ৰৌতা সমষ্টিত BPFৰ চৰণ বড়ো আৰু UPPLৰ ডঃ নীলোৎ স্বৰ্গীয়াৰী, খৰিয়াবাৰী সমষ্টিত BPFৰ লোমশ্ৰাও দৈমাৰী আৰু মুদৈবাৰীত BPFৰ জগদীশ চৰকাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে। বাক্সাতো শালবাৰী আৰু মথনগুৰি পৰিষদীয় সমষ্টিত BPFৰ দুগৰাকী, কংগ্ৰেছৰ এগৰাকী আৰু CPIMৰ এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুদ্ধদেৱ ফাডাংগিৰিয়ে শালবাৰীত আৰু CPMৰ সত্যজিৎ দাসে মথনগুৰিত মনোনয়ন পত্ৰ দাখিল কৰিছে। কোকৰাঝাৰত BPFৰ জ্যেষ্ঠ নেতা ৰবিৰাম নাৰ্জাৰীয়ে আজি মনোনয়ন পত্ৰ জমা দিয়ে। BTC পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাইজৰ দলে আজি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দক্ষিণ শালমাৰা মানকাছৰত সমজিলা সম উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি হাঠিঙিমাৰীত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু বিভিন্ন বিভাগৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি তেওঁ জিলাখনৰ উন্নয়নৰ সৈতে জড়িত কাম কাজসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। জিলাখনৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যাই শিক্ষা ব্যৱস্থাৰ ইতিবাচক পৰিৱৰ্তনকে সূচাইছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। জিলাখনত 40% চৰ অঞ্চলত শিক্ষাৰ দিশত ভৌগোলিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সত্বেও শিক্ষক শিক্ষয়িত্ৰী আৰু বিভাগীয় প্ৰয়াসত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। সীমান্তৰ তাৎপৰ্যপূৰ্ণ জিলা হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি ডাঃ পেগুৱে জানিবলৈ দিয়ে।
কেইবাটাও শিতানত ৰাজ্যখনৰ ভিতৰতে চাউথ চালমাৰা মানকাছাৰে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু অনাগত দিনত আমি ইয়াত কিছু নাটনি আছে, যেনে নতুন জিলা হিচাপে যিটো আমাৰ ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন হ'ব লাগে তাক নিৰ্মাণ কৰা, ইয়াত এখনো ITI নাই, ITI নতুনকৈ প্ৰতিষ্ঠা কৰা, সাত শিঙিমাৰী কলেজকে ধৰি মাত্ৰ 3খন কলেজ আছে জিলাখনত, সাত শিঙিমাৰী কলেজখনৰ কেপাচিটি বৃদ্ধি কৰা, হায়াৰ ছেকেণ্ডেৰী পঢ়িবৰ কাৰণে চৰকাৰীভাৱে আমাৰ 11খন বিদ্যালয় আছে, এই সংখ্যাটো আমি বৃদ্ধি কৰিম অনাগত দিনবিলাকত, যাতে অধিক সংখ্যক ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ সুযোগ সুবিধা পায় আৰু বিজ্ঞান শিক্ষাৰো সুবিধা পায়। এইখিনিৰ কাৰণে আজি পৰ্যালোচনাত কথাখিনি পোহৰলৈ আহিছে, চৰকাৰে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব।
মন্ত্ৰীগৰাকীয়ে জিলাখন ভ্ৰমণৰ সময়ত আজি জিলা বিজেপি কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক, অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্য চৰকাৰে যোৱা 27 আগষ্টত জম্মুত নিহত BSFৰ জোৱান ৰাজীৱ নুনিয়াৰ পৰিয়াললৈ 50 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰা বুলি ৰাজ্যসভাৰ সাংসদ কনাট পুৰকাইষ্ট আৰু বিধায়ক নিহাৰ ৰঞ্জন দাসে নিহত জোৱানগৰাকীৰ পৰিয়ালক সদৰি কৰে। উল্লেখযোগ্য যে যোৱা 27 আগষ্টত জম্মুৰ ডাঁৱৰ বিস্ফোৰণৰ সময়ত ৱাস্তাৱৰ ভাগি পৰাত জোৱানজনৰ মৃত্যু হৈছিল। সীমান্ত সুৰক্ষা বাহিনীয়ে পাছত তেওঁক শ্বহীদ ঘোষণা কৰিছিল। কংগ্ৰেছ আৰু INDA মিত্ৰজোঁটৰ নেতৃত্বই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লক্ষ্য কৰি বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লখিমপুৰ, ধেমাজি, বজালী, কাছাৰ, গোৱালপাৰা, শোণিতপুৰ, ডিব্ৰুগড় আদি জিলাৰ পৰা আমাৰ সংবাদদাতাই বিজেপিৰ সদস্যসকলে জিলা কংগ্ৰেছৰ কাৰ্যালয় ঘেৰাও আৰু ৰাহুল গান্ধীকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ পুত্তলিকা দাহৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিয়ে। বাংলাদেশৰ জামাতি ইছলামীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত আজি ধুবুৰী আৰক্ষীয়ে এজন শিক্ষকক আটক কৰিছে। গোপন সূত্ৰৰ পম খেদি জিলাখনৰ গোলকগঞ্জ আৰক্ষীৰ এটা দলে কোকৰাঝাৰ জিলাৰ কাজিগাঁৱৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰখনৰ জেহাদী সংগঠনটোৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা শিক্ষক হজৰত আলীক আটক কৰে। কেইবাদিনো ধৰি পলাতক হৈ থকা শিক্ষকজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা কৰি থকাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ধৃত শিক্ষকগৰাকীয়ে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লক্ষীমাৰী মজলীয়া বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত আছিল। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় 1 মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি MP3 ৰূপত 9716 8096 9864 93155 আৰু 9619686695 নম্বৰলৈ হোৱাটছএপ যোগে পঠিয়াব লাগিব। 24 ছেপ্টেম্বৰৰ সন্ধিয়া 6 বজাৰ ভিতৰত লাভ কৰা হোৱাটছএপ বাৰ্তাহে প্ৰতিযোগিতাৰ বাবে বিবেচনা কৰা হ'ব। ইয়াৰ বাহিৰে আন কোনো ধৰণে দিয়া বাতৰিৰ বাৰ্তা গ্ৰহণযোগ্য নহ'ব। বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হ'ব আৰু শ্ৰেষ্ঠ বিবেচিত 3টা বাতৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। অহা 4-8 নৱেম্বৰলৈ মালয়েছিয়াত হ'বলগীয়া প্ৰথম বিশ্বকাপ লন বল প্ৰতিযোগিতাৰ ভাৰতীয় দলত অসমৰ অৰ্জুন বঁটাৰে সন্মানিত নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালে স্থান লাভ কৰিছে। যোৱা 26 আগষ্টৰ পৰা কালিলৈকে নতুন দিল্লীত অনুষ্ঠিত শিবিৰত দুয়োগৰাকী খেলুৱৈয়ে বাছনি লাভ কৰে। অসম লন বল সন্থাই খেলুৱৈ দুগৰাকীক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ সফলতা কামনা কৰিছে। দৰং জিলাৰ মঙলদৈৰ 7 বছৰীয়া দবা খেলুৱৈ কাব্যনীল কাশ্যপে ফিডে ৰেটিং লাভ কৰিছে। বিশ্ব দবা মহাসংঘ অৰ্থাৎ ফিডে 31 আগষ্টত প্ৰকাশ কৰা তালিকাত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ কাব্যনীলে 1462 আন্তঃৰাষ্ট্ৰীয় ৰেংকিং লাভ কৰে। CM কাপ গুৱাহাটী স্মাৰ্ট চিটি ইণ্টাৰনেশ্যনেলে ৰেটিং দবা প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন কৰাৰ বাবে কাব্যনীলে এই ৰেটিং লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চৰকাৰী অনুদানৰ ধন অৰ্থনৈতিক উন্নয়নত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ। পাথাৰকান্দিত আত্মসহায়ক গোটৰ সদস্যক 10,000 টকাৰ চেক বিতৰণ। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত 3টা প্ৰকল্প উদ্বোধন। BTC নিৰ্বাচনৰ বাবে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। ভৌগোলিক প্ৰত্যাহ্বান সত্ত্বেও দক্ষিণ শালমৰা মানকাছাৰত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস পোৱা বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ আৰু মালয়েছিয়াৰ প্ৰথম বিশ্বকাপ লন বল প্ৰতিযোগিতাৰ ভাৰতীয় দলত অসমৰ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালৰ স্থান লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।